এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিপিএফৰ বিধায়ক চৰণ বড়োৰ ৰাজ্যৰ নতুন মন্ত্ৰীৰূপে শপত গ্ৰহণ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষিজীৱী ৰাইজৰ কাতি বিহু পালন কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা, বাক্সা জিলাৰ নিকাশীৰ হিংসাম্মক ঘটনাৰ সৈতে জড়িত আৰু পাঁচজনক গ্ৰেপ্তাৰ, ঘটনা সংক্ৰান্তত ধৃত লোকৰ সংখ্যা নলৈ বৃদ্ধি, নগাঁও জিলাৰ ৰহাত আজি ঐতিহাসিক ফুলগুৰি সেৱা দিৱস উপলক্ষে কৃষক শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুকৰণত অনাগত ছিজনৰ পৰা অসম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ'ব বুলি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ প্ৰকাশ, আৰু বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ একক ছোৱালী শাখাত ভাৰতৰ তন্ভি শৰ্মাৰ ফাইনেলত প্ৰৱেশ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। এগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। আজি দিনৰ 11 বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিপিএফৰ চৰণ বড়োক মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে NDA বিকশিত অসমৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বৰুভূমিৰ শান্তি, প্ৰগতি আৰু সমাজৰ সকলো শ্ৰেণীৰ সমন্বয়ৰ বাবে সকলোৱে একগোট হৈ চেষ্টা চলাই যাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তাৰ বাবে সোনকালে BTC-ৰ পাৰিষদসকলৰ সৈতে ৰাজ্য চৰকাৰৰ বৈঠক হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি, প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰা। অহা 2 এদিনতে BTC-ৰ নৱনিৰ্বাচিত EMসকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTC-ৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম। 26-ৰ নিৰ্বাচনতো আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম, কাৰণ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে।
উল্লেখযোগ্য যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলে সদ্যসমাপ্ত BTC নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাছত দলটো শাসনাধিষ্ঠিত NDA মৰ্চাত যোগ দিয়া সন্দৰ্ভত প্ৰচুৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল। পৰৱৰ্তী বিধানসভা নিৰ্বাচনলৈ 6 মাহতকৈ কম সময় বাকী থকা অৱস্থাত অসম মন্ত্ৰীসভাৰ আজিৰ এই সম্প্ৰসাৰণ ৰাজনৈতিকভাৱে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে। অসমৰ কৃষিজীৱী ৰাইজে আহিন আৰু কাতিৰ দুমাহীৰ দিনা আজি কাতি বিহু পালন কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি এই বিহু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। এই উপলক্ষে চোতালত তুলসী ৰুই তুলসী তলত বন্তি জ্বলোৱাৰ লগতে পথাৰত বন্তি জ্বলাই বছৰটোৰ বাবে শইচ নদন বদন হোৱাৰ কামনা কৰা হৈছে। ঠায়ে ঠায়ে আকাশবন্তিও জ্বলোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীৰ মংগল কামনা কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তি গছিয়ে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কৃষকৰ আশাৰ ধাননিডৰা সোণগুটিৰে উপচি পৰি ঘৰে ঘৰে লক্ষ্মীৰ বসতি হোৱাৰ কামনা কৰে। কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ প্ৰতিটো কৃষি মহকুমাত কাতি বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আজি বিভাগৰ উদ্যোগত প্ৰগতিশীল কৃষকক সম্বৰ্ধনা, আকাশবন্তি প্ৰজ্বলন, সজাগতা সভা তথা বিভাগীয় আঁচনি সন্দৰ্ভত আলোচনা আৰু কৃষি সামগ্ৰী, কৃষি সঁজুলি আদিও বিতৰণ কৰা হয়। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰা হৈছে। অসমীয়াৰ বাপতি সাহোন 3টা বিহুৰ অন্যতম কাতি বিহুৱে কৃষিজীৱী ৰাইজৰ জীৱনধাৰাক প্ৰতিফলিত কৰে। জিলাখনৰ মথুৰাপুৰত গাঁওবাসীয়ে চোতালত তুলসী ভেটি গঢ়ি তুলসী তলত বন্তি জ্বলাই পবিত্ৰতাৰে বিহু পালন কৰিছে। বিশ্বনাথ জিলাতো কৃষিভিত্তিক জীৱন আৰু বিশ্বাসৰ প্ৰতিফলন ঘটাই কাতি বিহু পালন কৰা হৈছে। এই উপলক্ষে পথাৰত বন্তি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰা হৈছে। জিলা কৃষি বিভাগৰ উদ্যোগত আৰু নিজ বিহালী বৰনামঘৰৰ ৰাইজৰ সহযোগত আজি বিহু পালন কৰা হয়। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা প্ৰদান কৰাৰ লগতে 3গৰাকী কৃষকক সম্বৰ্ধনাও জনোৱা হয়। মাজুলী জিলাতো কাতি বিহু পালন কৰা হৈছে। জিলাখনৰ 372 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আউনীআটী সত্ৰত 21 জোৰা আকাশবন্তি প্ৰজ্বলন কৰা হৈছে। বিগত কিছুদিন ধৰি জিলাখনৰ মৃৎশিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বিহুৰ বাবে সাজু কৰি তুলিছিল। ধেমাজি জিলাতো কৃষক ৰাইজে পৰম্পৰা বৰ্তাই ৰাখি কাতি বিহু পালন কৰিছে। এই সন্দৰ্ভত এয়া ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
পথাৰত শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু উদযাপন কৰিছে চহাজীৱী অসমীয়া ৰাইজে। উজনিৰ পৰা নামনিলৈকে সকলোতে দেখা গৈছে পৰম্পৰা ৰক্ষা কৰি কাতি বিহু উদযাপন কৰাৰ দৃশ্য। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো চহাজীৱী অসমীয়া ৰাইজে অতি উলহ মালহেৰে পালন কৰিছে হেঁপাহৰ কাতি বিহু। কাতি বিহু উপলক্ষে ঘৰে ঘৰে পৰম্পৰা ৰক্ষা কৰি তুলসীৰ তলত চাকি বন্তি জ্বলাই নাম প্ৰসংগ কৰা দেখা গৈছে। পথাৰত শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে চাকি বন্তি জ্বলোৱাও দেখা গৈছে। শস্যৰে ভৰা কৃষিধৰাত লুকাই থাকে কৃষিজীৱী ৰাইজৰ সপোন। হেঁপাহৰ ধাননি দৰা যাতে পোক পতংগই খাই নষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে কাতি বিহু উদযাপন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে।
হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত কাতি বিহু পালন কৰা হয়। আজি আবেলি এখন সভা অনুষ্ঠিত কৰি কৃষি কাৰ্যৰ বাবে সুবিধা হোৱাকৈ চৰকাৰে ৰূপায়ণ কৰা আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। ইয়াৰ লগতে পৰম্পৰাগত ৰীতি অনুসৰি তুলসী তলত চাকি আৰু আকাশবন্তি জ্বলোৱা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্ততো কাতি বিহু পালন কৰা হৈছে। গোৱালপাৰা জিলাতো কৃষকসকলে শস্য নদন বদন হোৱাৰ কামনাৰে পথাৰত বন্তি জ্বলাইছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ আগিয়াৰ বাপুপাৰা গাঁৱত কাতি বিহু পালনৰ লগতে বিভাগীয় আঁচনি সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰে। বাক্সা জিলাত আজি কৃষক ৰাইজে নিজৰ ঘৰৰ চোতালত আৰু খেতিপথাৰত চাকি আৰু নৈবেদ্য আগবঢ়াই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাতো কাতি বিহু উপলক্ষে কৃষিজীৱী ৰাইজে পৰম্পৰা পালন কৰে। একেদৰে কৃষি বিভাগৰ উদ্যোগত থানুৱা গাঁও পঞ্চায়তত বিহুৰ কাৰ্যসূচী লোৱা হয়। ধুবুৰী জিলাত অসমৰ জাতীয় সংস্কৃতি তথা লোক পৰম্পৰা বৰ্তাই ৰাখি কাতি বিহু পালন কৰা হৈছে। এই উপলক্ষে চোতালৰ তুলসী ভেটিৰ তলত গোহালিঘৰ, ভঁৰালঘৰ, তামোল নাৰিকলৰ তলত আৰু পদূলিত চাকি দি লক্ষ্মীক আদৰা হৈছে। কোকৰাঝাৰ জিলাতো আজি কাতি বিহু উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। ঘৰে ঘৰে বন্তি জ্বলাই নৈবেদ্য আগবঢ়াই বিহু পালন কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
বাক্সা জিলাৰ নিকাছাৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই 5 জনৰ সৈতে এতিয়ালৈ 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ অনুৰাগী বুলি সুযোগ লৈ যিটো দুষ্টচক্ৰই হিংসাত্মক ঘটনা সংঘটিত কৰিলে সেই চক্ৰটোৰ আটাইকে এজন এজনকৈ চিনাক্ত কৰা হৈছে আৰু অতি শীঘ্ৰে বাকী থকা কেইজনকো গ্ৰেপ্তাৰ কৰা হ'ব। এই ক্ষেত্ৰত স্থানীয় লোকেও আৰক্ষীক সহায় কৰিছে। আৰক্ষীৰ বাহনত অগ্নিসংযোগ তথা শিল দলোৱাৰ অভিযোগত বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হ'ল ৰাছিম আলী, শ্বাহৰুক আলী, নৱৰাজ গৌতম, বিদ্যুৎ ছেত্ৰী, নাচিবুৰ ৰহমান, কাদেৰ আলী, ৰমিজ আলী, আহেলা মিয়া আৰু চুলেমান আলী। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মাজত পূৰ্বৰ দাগী অপৰাধীও আছে বুলি বাক্সা জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে।
আমাৰ তদন্ত প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি আছে আৰু এতিয়ালৈকে আমি 9 জন এৰেষ্ট কৰা হ'ল। মই আগতেও কৈছো যে যিখিনি প্ৰকৃত জুবিনৰ অনুৰাগী তেওঁলোকৰ কোনো ইয়াতে চিন্তা কৰিবলগীয়া একো নাই, কিন্তু জুবিনৰ অনুৰাগী বুলি সুযোগ লৈ যিখিনি দুষ্টচক্ৰই অপকৰ্ম কৰিলে এজন এজনকে আমি চিনাক্ত কৰিছো আৰু অতি শীঘ্ৰে তেওঁলোক জেইল হাজতলৈ প্ৰেৰণ কৰা হ'ব। আৰু বহুতে পলাই আছে গম পাইছো, পলাই থাকক, পলাই কিমান দিন থাকিব। আৰু দিনে ৰাতি আমাৰ তদন্ত চলি আছে, আমাৰ এটা টীম বনাই দিছো, এভিডেন্স কালেক্ট কৰি আছে, আপোনালোকে আমাক সহযোগ কৰি আছে, স্থানীয় ৰাইজে আমাক সহযোগ কৰি আছে।
আজি ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস। নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আজি কেইবাটাও কাৰ্যসূচীৰে 164 সংখ্যক ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস পালন কৰা হয়। ধেৱা উদযাপন সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাই পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ফুলগুৰি ধেৱা স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে। মন্ত্ৰীগৰাকীয়ে ফুলগুৰি ধেৱা ব্ৰিটিছ শাসনৰ কৰুণ কাহিনী বুলি মন্তব্য কৰে। একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ফুলগুৰি ধেৱাত ইংৰাজৰ গুলীত মৃত্যু হোৱা লোকসকলক গোপনে সৎকাৰ কৰা মানুহপুৰা বিল হিচাপে খ্যাত অঞ্চলটো অবৈধ দখলকাৰীৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে এই ঐতিহাসিক ভূমি দখলমুক্ত কৰি ফুলগুৰি ধেৱাৰ নামত পঞ্জীয়ন কৰা হ'ব বুলি প্ৰকাশ কৰে। ৰহাৰ বিধায়ক শশীকান্ত দাসে মানুহপুৰা বিলতো এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে ব্ৰিটিছ শাসনত অন্যায় কৰনীতিৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ এই ফুলগুৰি ধেৱা। 1861 চনৰ 18 অক্টোবৰত ফুলগুৰি ট্ৰাইবেলৰ জৰিয়তে ইংৰাজৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ গৈ বহু কৃষকে ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ফুলগুৰি ধেৱা কৃষকৰ আত্মবলিদানৰ কাহিনী সোঁৱৰি শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। গোলাঘাট জিলাই নতুন দিল্লীত অনুষ্ঠিত আদি কৰ্মযোগী অভিযানৰ অনুষ্ঠানত দেশৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলা হিচাপে সন্মানিত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জনজাতীয় কল্যাণ, উৎকৃষ্টতা আৰু সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখযোগ্য প্ৰচেষ্টাৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সফলতাৰ বাবে জিলাখনত কৰ্মৰত সকলো বিষয়া, কৰ্মচাৰী, জিলা সমন্বয়ক, প্ৰশিক্ষক আৰু সংশ্লিষ্ট সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী অহা 5 নৱেম্বৰত ৰাজ্যজুৰি পালনৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হয়। বৈঠকত সকলো জিলাতে এই অনুষ্ঠান সমন্বিতভাৱে আৰু মৰ্যাদা সহকাৰে পালন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। সেইদিনা বিশ্ববৰেণ্য শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ পৰিৱেশন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কাছাৰ জিলাৰ কালাইনত পুনৰ 18 জন ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোকসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। কালি স্থানীয় ৰাইজে এই লোকসকলক আটক কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ জেৰাত এই লোকসকলে ম্যানমাৰৰ বাসিন্দা আৰু দীৰ্ঘদিন ধৰি অবৈধভাৱে ভাৰতত বাস কৰি অহাৰ কথা স্বীকাৰ কৰে। হায়দৰাবাদৰ পৰা মধ্যভোগীৰ জৰিয়তে কালাইনলৈ অহা লোকসকলে বাংলাদেশলৈ যোৱাৰ চেষ্টা কৰিছিল যদিও সীমান্ত পাৰ হোৱাৰ আগতে তেওঁলোকক আটক কৰা হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। অসমত ৰেলসেৱা, বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰাৰ সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া চিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰেল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। বাতৰি পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ে দ্বিতীয় স্থান, যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাঁওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ যথাসময়ত প্ৰকাশ কৰা হ'ব। পুৰস্কাৰ ৰূপত প্ৰথম তিনিটা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে একোটাকৈ স্মাৰক, প্ৰমাণ পত্ৰ, গ্ৰন্থ আৰু এটাকৈ ৰেডিঅ' ছেট লাভ কৰিব। আজিৰ বাতৰিত আমি যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰা অন্বেষা ফুকন আৰু ৰোহিত গাঁওখোৱাই পঢ়া বাতৰিৰ কিছু অংশ প্ৰচাৰ কৰিবলৈ লৈছো।
এয়া আকাশবাণী বাতৰি পঢ়িছো ৰোহিত গাঁওখোৱাই। ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে গণশিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অন্বেষা ফুকন। মটক জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়, ছাব্বিছৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী, যোৰহাটত দৈনিক জনমভূমি প্ৰাগ নিউজৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। আজি খেলৰ বাতৰিত আছে মহিলা এছিয়া কাপ হকী, ভাৰতে ছিংগাপুৰক 12-0 হৰুৱালে। ভাৰতীয় খেলুৱৈৰ উৎসাহ তুংগত, ফেভৰেট ৰূপে অভিযান আৰম্ভ কৰিব ভাৰতে। কাফা নেশ্যনেল কাপ ফুটবল, ওমানক হেৰুৱাই ভাৰত তৃতীয় স্থানত। আজি সন্ধিয়া আঞ্চলিক বাতৰি মানেই, পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 7:55।
খেলৰ বাতৰি। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুকৰণত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যতো অনাগত ছিজনৰ পৰা অসম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই আজি বৰপেটাত এই কথা প্ৰকাশ কৰিছে। অসম ক্ৰিকেট সন্থাই বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহযোগত বৰপেটাৰ বাৰাদীত নিৰ্মাণ কৰি থকা ক্ৰিকেট একাডেমীত আয়োজন কৰা এটা সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ দেৱজিৎ শইকীয়াই ভাৰতৰ ক্ৰিকেটৰ ক্ষেত্ৰখনৰ বাবে বি চি চি আইৰ বহু পৰিকল্পনা আছে বুলি জানিবলৈ দিয়ে। শইকীয়াই লগতে কয় যে বৰপেটাত নিৰ্মীয়মান ছেটেলাইট ক্ৰিকেট একাডেমীখন দুমাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। একাডেমীখন সম্পূৰ্ণ হৈ উঠিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ বিভিন্ন খেল আয়োজন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। বৰপেটা ক্ৰিকেটৰ ক্ষেত্ৰখনত আগশাৰীৰ জিলা হিচাপে অভিহিত কৰি জিলাখনৰ খেলুৱৈসকলক ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ তেওঁ আহান জনায়। আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি ত্ৰয়োদশ দিনত একক ছোৱালী শাখাৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতৰ তন্ভি শৰ্মাই জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। তানভিয়ে চীনৰ লিউ চি ইয়াক 15-11, 15-9 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা তন্ভি শৰ্মা হৈছে পঞ্চমগৰাকী ভাৰতীয় শ্বাটলাৰ। আই চি চি মহিলা বিশ্বকাপ প্ৰতিযোগিতাত আজি নিউজিলেণ্ড পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নিউজিলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বৰষুণৰ বাবে 50 অভাৰৰ খেলখন 44 অভাৰলৈ হ্ৰাস কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ডঃ শিৱনাথ শৰ্মাৰ দীৰ্ঘদিন অসুস্থতাৰ পাছত কালি নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। বি পি এফৰ বিধায়ক চৰণ বৰাৰ ৰাজ্যৰ নতুন মন্ত্ৰীৰূপে শপত গ্ৰহণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষিজীৱী ৰাইজৰ কাতি বিহু পালন কৰি শস্য শ্ৰীবৃদ্ধি কামনা। বাক্সা জিলাৰ নিকাশীৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু 5 জনক গ্ৰেপ্তাৰ। ঘটনা সংক্ৰান্তত ধৃত লোকৰ সংখ্যা 9লৈ বৃদ্ধি। নগাঁও জিলাৰ ৰহাত আজি ঐতিহাসিক ফুলগুৰি সেৱা দিৱস উপলক্ষে কৃষক শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুকৰণত অনাগত ছিজনৰ পৰা অসম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ'ব বুলি বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ প্ৰকাশ। আৰু বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ একক ছোৱালী শাখাত ভাৰতৰ তন্ভি শৰ্মাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।